হেল্ল'
হেল্ল' সুনীতি কাকতি
হয় হয় কওকচোন
বাইদেউ, মই কৃষি বিভাগৰ পৰা কৈছিলোঁ। আপুনি 3 অক্টোবৰত আমাৰ এটা কৃষাৰ্থক কৰ্মশালাত ভাগ লৈছিল, য'ত আপোনাৰ মোবাইলত টেলিগ্ৰাম এপটো ডাউনলোড কৰি তাতে কিছু অধ্যায় পঢ়ি এখন চাৰ্টিফিকেট লাভ কৰিছিলে। আৰু চাৰ্টিফিকেটখন পোৱাৰ পিছত আপুনি এখন ফৰ্ম ফিল আপ কৰিছিলে বিত্তীয় স্বাস্থ্য জৰীপ বুলি, তাতে কিছু তথ্য আধৰুৱা ৰৈ গৈছিল। সেইখিনি ল'বলৈ আৰু আপোনাক কিছু চৰকাৰী আঁচনি আৰু কৃষি আঁচনিৰ বিষয়ে জনাই দিবলৈ বুলি ফোনটো কৰা হৈছে। আপোনাৰ বয়স 43,
হয় হয়,
আপোনাৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্টত কঠীয়াতলি,
হয় অ
আপুনি খেতি বাতি কৰে?
কৰোঁ খেতি বাতি।
আপুনি যিহেতু খেতি কৰে, আপুনি ফচল বীমাটো কৰি ৰাখিছেনে, ক্ৰপ ইঞ্চুৰেঞ্চ?
আছে, কিন্তু সেই মানে মইও তেনেকে হেৰি নকৰোঁ নহয়, বেলেগে হেৰি কৰি দিয়া আৰু।
সেইটো হয়। আৰু এনে মানে আপোনাৰ কি হয়, ফচল বীমাটো হৈছে আপোনাৰ ক্ৰপ ইঞ্চুৰেঞ্চ, এইটো আপোনাৰ যদি খেতি বাৰী বানপানী বা কিবা চৰকাৰ মানে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে যদি লছ বা ক্ষতি হয় আপুনি ইঞ্চুৰেঞ্চ পায়। তো এইটো মানে অনলাইন এপ্লাই কৰিব লাগে। আপুনি অনলাইন এপ্লাই কৰি থৈছেনে?
নাই কৰা।
নাই কৰা ন? ঠিক আছে, এইটো আপুনি আপুনি পাৰিলে কৰি ল'ব, যদি বানপানী হোৱাৰ সম্ভাৱনা থাকে আপোনালোকৰ হেৰি খেতি কৰা জেগাত। ঠিক আছে। আৰু ঘৰত পি এম আৰু আপোনাৰ পি এম কিষাণৰ পইচাটো পায়নে?
নাপাওঁ,
ঘৰত নাপায়, কোনেও
কোনেও নাপায়।
এপ্লাই কৰিছে?
কৰিছে কিন্তু পোৱা নাই।
কিমান দিন হৈছে এপ্লাই কৰা?
এপ্লাইটো একদম পহিলা পাই কৰিছিলে, পহিলা মানে পাইছিলে তেখেতে 4টা নে 5টা কিস্তি পোৱাৰ পিছত আকৌ বন্ধ হ'ল যে, তাৰপিছত আৰু ইমান কৰি আছে পোৱা নাইকিয়া।
বন্ধটো তেনেকে হ'ব নালাগে, কিয়বা হৈছিল। ঠিক আছে বাৰু, মই হেৰি কৰিম, চাম বাৰু। আৰু আয়ুষ্মান কাৰ্ডখন পাইছে?
আয়ুষ্মান কাৰ্ডখন পোৱা নাইকিয়া, এনে মই কৈ থৈছো।
ঠিক আছে, পাই যাব এপ্লাই কৰি।
মানে বেছিদিন হোৱা নাই পোৱা কাৰ্ডখন, সেইকাৰণে মানে আয়ুষ্মান কাৰ্ডৰ হেৰিটো ঘৰতে কৰিছিলো বাৰু।
আহিব, অকণমান টাইম লাগে বাৰু। আৰু আৰু চৰকাৰী আঁচনি দুখন আছে, জীৱন জ্যোতি বীমা আৰু সুৰক্ষা বীমা, আপুনি কৰিছেনে?
নাই কৰা।
মই আপোনাক জনাই দিওঁ, আপুনি পাৰিলে কৰি ল'ব। আপোনাৰ জীৱন জ্যোতি বীমাটো হৈছে লাইফ ইঞ্চুৰেঞ্চ, এইটো কৰিলে আপোনাৰ বছৰত 436 টকাকৈ কাটিব। আৰু আপোনাৰ কিবা কাৰণত যদি মৃত্যু হৈ যায় আপোনাৰ পৰিয়ালে 2 লাখ টকা এটা কভাৰেজ হিচাপে পায়। ঠিক আছে। আৰু সুৰক্ষা বীমাটো হৈছে আপোনাৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ, যদি আপোনাৰ এক্সিডেণ্ট হয়, আপুনি এক্সিডেণ্টৰ ফলত যদি শৰীৰৰ অংশ ক্ষতি হয় আপুনি 1 লাখৰ পৰা 2 লাখ টকালৈকে চৰকাৰৰ ফালৰ পৰা পাব, আৰু এইটো আপোনাৰ বছৰত অকল 20 টকাকৈ কাটে। ঠিক আছে। আৰু আপোনাৰ এনে ঘৰত কেইজন সদস্য আছে?
এনে সেই আমাৰ সদস্য মানে এনে জইণ্ট ফেমিলি আৰু, আমাৰ 3জন আৰু মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা এটা আছে।
আপোনাৰ হাজবেণ্ডৰ নামটো জনাব।
প্ৰফুল্ল কাকতি।
বয়স কিমান মান হ'ব?
বয়স 50 ওপৰ হৈছে, 52-53 এনেকুৱা মান হৈছে।
আৰু ল'ৰাটোৰ নামটো?
ল'ৰাটোৰ নাম ভাগ্যজ্যোতি কাকতি।
বয়স কিমান মান হ'ব?
তাৰ এতিয়া হেৰি 19 বছৰ চলি আছে।
আচ্ছা, ঠিক আছে। আপুনি কেতিয়াবা কৃষি লোন বা ব্যৱসায়ীৰ কাৰণে লোন লৈছে নেকি?
নাই নাই নাই
নাই লোৱা ন? ঠিক আছে। তো আপুনি যদি কেতিয়াবা লোন ল'ব বিচাৰে বা এই আঁচনিকেইটাৰ বিষয়ে আৰু যদি কিবা জানিব বিচাৰে, আপোনাৰ টেলিগ্ৰাম এপতে আমাৰ এটা টোল ফ্ৰী নাম্বাৰ আছে, তাতে ফোন কৰি আপুনি আমাক সুধিব পাৰিব। ঠিক আছে।
ঠিক আছে।
ঠিক আছে দিয়ক, ধন্যবাদ।
আপুনি যে হেৰি কিবা কঠীয়াতলিত যে মিটিং এখন হ'ব বুলি কৈছিলে, কেতিয়া হ'ব বুলি কৈছিলে?
সেইখন হেৰি নৈপামৰ নেকি? সেইখন হ'ব, আপোনাক ফোন কৰি পেলাই জনাই দিয়া যাব। ঠিক আছে, যেতিয়া হয়।
ঠিক আছে,
ঠিক আছে দিয়ক, ধন্যবাদ।
হয়।